ينزل الملائكة بالروح من أمره على من يشاء من عباده أن أنذروا أنه لا إله إلا أنا فاتقون.
তেওঁ নিজ বান্দাসকলৰ মাজৰ যাক ইচ্ছা কৰে তাৰ প্ৰতি নিৰ্দেশ প্ৰদান কৰি ৰূহ অৰ্থাৎ ৱাহীসহ ফেৰেশ্তা প্ৰেৰণ কৰে, এই বুলি যে তোমালোকে সতর্ক করা, মই বিনে আন কোনো সত্য উপাস্য নাই, সে তোমালোকে মোৰ তাকোয়া অবলম্বন কৰা।